জিহুচুৱা চৌবিশ অধ্যায়। পাছত জিহুচুৱাই ইজৰাইলৰ সকলো ফৈদক ছিখিমত গোট খুৱালে আৰু তেওঁলোকৰ বৃদ্ধ লোকসকলক, অধ্যক্ষসকলক, বিচাৰকৰ্তাসকলক আৰু বিষয়াসকলক মতাই আনিলে। তেতিয়া তেওঁলোকে ঈশ্বৰৰ সাক্ষাতে উপস্থিত হ'ল। জিহুচুৱাই লোকসকলক ক'লে, ইজৰাইলৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছে, আগৰ কালত তোমালোকৰ পূৰ্বপুৰুষ অব্ৰাহাম আৰু নাহুৰৰ পিতৃ তেৰহ ইউফ্ৰেটিছ নদীৰ সিপাৰে বাস কৰিছিল আৰু তেওঁলোকে অন্য দেৱতাবোৰক পূজা কৰিছিল। পাছত মই তোমালোকৰ আদি পিতৃ অব্ৰাহামক নদীৰ সিপাৰৰ পৰা আনি কনান দেশৰ সকলোফালে লৈ ফুৰালো আৰু মই তেওঁ পুত্ৰ ইছহাকৰ দ্বাৰা তেওঁ বংশ বৃদ্ধি কৰিলোঁ আৰু ইছহাকলৈ মই জাকুব আৰু এছোক দিলোঁ। এছোৰ অধিকাৰ অৰ্থে মই তেওঁ চেৰীৰ পৰ্বত দিলোঁ, কিন্তু জাকুব আৰু তেওঁৰ সন্তানসকল হলে মিছৰলৈ নামি গ'ল। তাৰ পাছত মই মুচি আৰু হাৰুণক পঠিয়ালোঁ আৰু মিছৰৰ লোকসকলৰ ওপৰত কৰা মোৰ কাৰ্যৰ দ্বাৰাই তেওঁলোকলৈ মহা আপদ ঘটালোঁ। তাৰ পাছত মই তোমালোকক উলিয়াই আনিলোঁ। মই মিছৰৰ পৰা তোমালোকৰ পূৰ্বপুৰুষসকলক উলিয়াই আনিলোঁ আৰু তোমালোকৰ সেই পুৰুষসকল আহি সমুদ্ৰ পালে। তেতিয়া মিছৰীয়া লোকসকলে ৰথ আৰু অশ্বাৰোহী সৈন্য লৈ চুফ সাগৰলৈকে তোমালোকৰ পূৰ্বপুৰুষসকলৰ পাছে পাছে খেদি আহিছিল। সেই সময়ত যেতিয়া তোমালোকৰ পূৰ্বপুৰুষসকলে জিহুৱাৰ আগত কাটৰুক্তি কৰিলে, তেতিয়া জিহুৱাই মিছৰীয়াসকলৰ আৰু তোমালোকৰ মাজত অন্ধকাৰ স্থাপন কৰিলে। তেওঁলোকৰ ওপৰলৈ সমুদ্ৰ আনিলে আৰু তেওঁলোকক ঢাকি পেলালে। মই মিছৰত কৰা কাৰ্য তোমালোকে নিজ চকুৰে দেখিলা। তাৰ পাছত তোমালোকে বহুকাল মৰুপ্ৰান্তত বাস কৰিলা। তাৰ পাছত মই তোমালোকক জৰ্দন সিপাৰে থকা ইমূৰীয়াসকলৰ দেশলৈ আনিলোঁ। তেওঁলোকে তোমালোকৰে সৈতে যুদ্ধ কৰিলে আৰু মই তোমালোকৰ হাতত তেওঁলোকক সমৰ্পণ কৰিলোঁ। পাছত তোমালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিলা। এইদৰে মই তোমালোকৰ আগৰ পৰা তেওঁলোকক বিনষ্ট কৰিলোঁ। পাছত ছিপোৰৰ পুত্ৰ মোৱাবৰ ৰজা বালাকে উঠি ইজৰাইলক আক্ৰমণ কৰিলে আৰু তোমালোকক হাও দিবৰ কাৰণে মানুহ পঠিয়াই বিৰুৰ পুতেক বিলিয়মক মাতিলে, কিন্তু মই বিলিয়মৰ কথাত মন দিবলৈ সন্মত নহ'লোঁ। তাতে তেওঁ তোমালোকক আশীৰ্বাদহে কৰিলে। এইদৰে মই তেওঁৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিলোঁ। পাছত তোমালোকে জৰ্দন পাৰ হৈ জিৰিহু পালাহি। জিৰিহুৰ অধ্যক্ষসকলে ইমূৰীয়া, পৰজ্জীয়া, কনানিয়া, হিত্তিয়া, গিগাছিয়া, হিব্বিয়া আৰু জিবুচিয়া লোকসকলৰ সৈতে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিলে। মই তোমালোকক তেওঁলোকৰ ওপৰত জয়ী হ'বলৈ দিলোঁ আৰু তোমালোকৰ হাতত শোধাই দিলোঁ। মই তোমালোকৰ আগে আগে কোধো পঠালোঁ। তাতে সেই কোধেৰে তোমালোকৰ আগৰ পৰা তেওঁলোকক, বিশেষকৈ ইমূৰীয়াসকলৰ দুজন ৰজাক দূৰ কৰিলে। তোমালোকৰ তৰোৱাল বা ধনুৰ দ্বাৰাই তেওঁলোকক দূৰ কৰা হোৱা নাছিল। তোমালোকে যিহৰ বাবে শ্ৰম কৰা নাই, এনে এক দেশ আৰু যিহক তোমালোকে স্থাপন কৰা নাই, এনে অনেক নগৰ মই তোমালোকক দিলোঁ। তোমালোকে তাৰ মাজত বাস কৰি আছা আৰু যি দ্ৰাক্ষালতা ও জিত গছৰ বাৰী তোমালোকে পতা নাই, এনে বাৰী ফল তোমালোকে ভোগ কৰি আছা। এই হেতুকে এতিয়া তোমালোকে জিহুৱাক ভয় কৰা আৰু সৰল মনেৰে ও সত্যৰে তেওঁ আৰাধনা কৰা। তোমালোকৰ পূৰ্বপুৰুষসকলে নদীৰ সিপাৰে আৰু মিছৰত পূজা কৰা দেৱতাবোৰক দূৰ কৰা আৰু জিহুৱাৰ আৰাধনা কৰা। যদি জিহুৱাৰ আৰাধনা কৰাত বেয়া লাগিছে, তেন্তে ইউফ্ৰেটিছ নদীৰ সিপাৰে থকা তোমালোকৰ ওপৰ পিতৃসকলে পূজা কৰা দেৱতাবোৰেই হওক বা যিসকলৰ দেশত তোমালোকে বাস কৰিছা সেই ইমূৰীয়াসকলৰ দেৱতাবোৰেই হওক, যাৰ আৰাধনা কৰিবা তাক আজিয়েই মনোনীত কৰা। কিন্তু মই আৰু মোৰ পৰিয়ালে হলে জিহুৱাৰ আৰাধনা কৰিম। তেতিয়া লোকসকলে উত্তৰ দি ক'লে, আমি আন দেৱতাবোৰক পূজা কৰিবৰ বাবে যে জিহুৱাক ত্যাগ কৰিম, আমাৰ পৰা এনে কথা দূৰ হওক, কিয়নো যিজনাই আমাক আৰু আমাৰ ওপৰ পিতৃসকলক বন্দী ঘৰস্বৰূপে মিছৰ দেশৰ পৰা আনিলে আৰু আমাৰ চকুৰ আগতে সেই মহৎ চিনবোৰ দেখুৱালে আৰু যি বাটেদি আমি আহিলোঁ সেই গোটেই বাটত আৰু যি জাতিবোৰৰ মাজেদি আমি পাৰ হৈ আহিলোঁ সেই জাতিবোৰৰ মাজতো আমাক ৰক্ষা কৰিলে, সেইজনাই আমাৰ ঈশ্বৰ জিহুৱা। সেই জিহুৱাই এই দেশত থকা ইমূৰীয়া আদি কৰি সকলো জাতিক আমাৰ আগৰ পৰা দূৰ কৰিলে। এই হেতুকে আমিও জিহুৱাৰহে আৰাধনা কৰিম, কিয়নো তেওঁৱেই আমাৰ ঈশ্বৰ। কিন্তু জিহুচুৱাই লোকসকলক ক'লে, তোমালোকে জিহুৱাৰ আৰাধনা কৰিব নোৱাৰিবা, কিয়নো তেওঁ পবিত্ৰ ঈশ্বৰ, নিজ মৰ্যাদা ৰখাত উদ্যোগী ঈশ্বৰ। তেওঁ তোমালোকৰ অধাৰ্মিকতা আৰু পাপসমূহক ক্ষমা নকৰিব। তোমালোকে যদি জিহুৱাক ত্যাগ কৰি বিজাতীয়া দেৱতাক পূজা কৰা, তেন্তে তেওঁ তোমালোকক মংগল কৰাৰ পৰা ঘূৰি তোমালোকৰ অমংগলহে কৰিব আৰু তোমালোকক সংহাৰ কৰিব। তেতিয়া লোকসকলে জিহুচুৱাক ক'লে, নহয়, আমি জিহুৱাৰহে আৰাধনা কৰিম। তেতিয়া জিহুচুৱাই লোকসকলক ক'লে, তোমালোকে আৰাধনা কৰিবৰ অৰ্থে জিহুৱাক যে মনোনীত কৰিলা, এই কথাত তোমালোকে নিজৰ বিৰুদ্ধে নিজে সাক্ষী হৈছা। তেওঁলোকে ক'লে, হয়, আমি সাক্ষী হৈছোঁ। তেতিয়া তেওঁ ক'লে, তেনেহ'লে এতিয়া তোমালোকৰ মাজত থকা বিজাতীয়া দেৱতাবোৰ দূৰ কৰা আৰু নিজ নিজ হৃদয়ে ইজৰাইলৰ ঈশ্বৰ জিহুৱালৈ ঘূৰি আহা। লোকসকলে জিহুচুৱাক ক'লে, আমি ঈশ্বৰ জিহুৱাৰে আৰাধনা কৰিম আৰু তেওঁৰে বাক্যলৈ কাণ দিম। এইদৰে জিহুচুৱাই সেইদিনা লোকসকলৰে সৈতে এটি নিয়ম স্থিৰ কৰিলে। তেওঁ ছিকিমত তেওঁলোকৰ বাবে এক বিধি আৰু শাসন প্ৰণালী স্থাপন কৰিলে। তেতিয়া জিহুচুৱাই সেই সকলো কথা ঈশ্বৰৰ বিধান পুস্তকখনিত লিখি থলে আৰু এটা ডাঙৰ শিল লৈ জিহুৱাৰ ধৰ্মধামৰ ওচৰত থকা এৰা গছৰ তলত স্থাপন কৰিলে। পাছত জিহুচুৱাই লোকসকলক ক'লে, চোৱা, এই শিলে আমাৰ অহিতে সাক্ষী হ'ব, কিয়নো আমাৰ আগত জিহুৱাই কোৱা সকলো কথা ই শুনিলে। এই হেতুকে তোমালোকে তোমালোকৰ ঈশ্বৰক আখৈ নকৰিবৰ বাবে এইয়ে তোমালোকৰ অহিতে সাক্ষী হ'ব। তাৰ পাছত জিহুচুৱাই লোকসকলক নিজ নিজ উত্তৰাধিকাৰলৈ বিদায় দিলে। এই সকলো ঘটনাৰ পাছত জিহুৱাৰ দাস নুনৰ পুত্ৰ জিহুচুৱাৰ 110 বছৰত মৃত্যু হ'ল। তেতিয়া লোকসকলে গাছ পৰ্বতৰ উত্তৰ ফালে ইফ্ৰইম পৰ্বতীয়া অঞ্চলত থকা তিম্মত চেৰহত তেওঁৰ নিজৰ উত্তৰাধিকাৰৰ সীমাৰ ভিতৰত তেওঁক মৈদাম দিলে। জিহুচুৱাৰ আয়ুসৰ সকলো কালত আৰু যি বৃদ্ধ লোকসকল জিহুচুৱাৰ মৃত্যুৰ পাছত জীয়াই আছিল আৰু ইজৰাইলৰ বাবে জিহুৱাই কৰা সকলো কৰ্ম জানিছিল, তেওঁলোক জীয়াই থকালৈকে ইজৰাইলে জিহুৱাৰ আৰাধনা কৰি আছিল। ইজৰাইলৰ সন্তানসকলে মিছৰ দেশৰ পৰা অনা যোচেফৰ অস্থিবোৰ ছিকিমত এডোখৰ মাটিত মৈদাম দিলে, যি মাটি জাকুবে ছিকিমৰ বাপেক হমুৰৰ পুতেকহঁতৰ পৰা 100 ৰূপ দি কিনি লৈছিল আৰু সেয়ে যোচেফৰ সন্তানসকলৰ উত্তৰাধিকাৰ হ'ল। তাৰ পাছত হাৰুণৰ পুত্ৰ ইলিয়াজৰো মৃত্যু হ'ল। তাত লোকসকলে ইফ্ৰইমীয় পৰ্বতীয়া অঞ্চলত তেওঁৰ পুত্ৰ পিনহাছক দিয়া গিবিয়াত তেওঁক মৈদাম দিলে।